উপদেশক পাঁচ অধ্যায়। ঈশ্বৰৰ প্ৰতি ভয় ভক্তি, নম্ৰতা আৰু সন্তুষ্ট হোৱা। ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। যিসকলে নিজে কৰা অন্যায় কামবোৰ বুজি নাপায়, তেনে অজ্ঞানী লোকৰ দৰে বলিদান কৰাতকৈ বৰং তাত শুনিবলৈ ঈশ্বৰ চপাই ভাল। তোমাৰ মুখে কেতিয়াও বেগাবেগিকৈ কথা নকওক। ঈশ্বৰৰ আগত বেগাবেগিকৈ কোনো কথা উচ্চাৰণ নকৰিবা, কিয়নো ঈশ্বৰ স্বৰ্গত আৰু তুমি পৃথিৱীত আছা। এই হেতুকে তোমাৰ কথা যেন অলপ হয়। অধিক কাৰ্যৰ ভাৱ চিন্তা থাকিলে মানুহে যেনেকৈ সপোন দেখে তেনেকৈ আৰু অধিককৈ কথা ক'লে অজ্ঞানতা প্ৰকাশ পায়। ঈশ্বৰৰ আগত সংকল্প কৰিলে তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা, কিয়নো তেওঁ অজ্ঞানসকলত সন্তোষ নাপায়। তুমি যি সংকল্প কৰা তাক সিদ্ধ কৰা, সেয়ে সংকল্প কৰি সিদ্ধ নকৰাকৈ সংকল্প নকৰাই ভাল। তোমাৰ মুখে যেন তোমাৰ হৰিক পাপৰ পথলৈ লৈ নাযায়। মোৰ সংকল্প কৰা ভুল হ'ল, এই কথা প্ৰাৰ্থনা গৃহৰ পুৰোহিতৰ আগত নকবা। মিছা সংকল্পৰে তোমাৰ কথাৰ কাৰণে তোমাৰ হাতৰ কাৰ্য নষ্ট কৰিবলৈ ঈশ্বৰক কিয় কুদ্ধি কৰা? কিয়নো অধিক সপোন আৰু অধিক কথাৰ সৈতে অসাৰতা আহে, কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা। প্ৰত্যেক শাসকৰ ওপৰত এজন শাসক আছে। তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা, নাইবা কোনোবাই ন্যায় বিচাৰ আৰু ন্যায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা, কিয়নো উচ্চ পদত থাকোতা ক্ষমতাশীল লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে, আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে। কিন্তু ভূমিত উৎপাদন কৰিবলৈ এজন ৰজা থাকিলে এখন দেশৰ বাবে সকলো প্ৰকাৰে এক লাভ হয়। ধন সম্পদ আৰু সন্মান অস্থায়ী। যি মানুহে ধন ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন ৰূপত তৃপ্ত নহয়। যি মানুহে অধিক ধন সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়, ইও অসাৰ। ধন সম্পত্তি বাঢ়িলে খাওঁতাও বাঢ়ে, এতেকে তাক চকুৰে দেখাৰ বাহিৰে সেই সম্পত্তিত গৰাকীৰ কি লাভ? যিজনে পৰিশ্ৰম কৰে তেওঁ কম খাওক বা বেছি খাওক, তেওঁৰ টোপনি ভাল হয়। কিন্তু ধনবানৰ অধিক ধন সম্পত্তিয়ে তেওঁক টোপনি যাব নিদিয়ে। সূৰ্যৰ তলত মই এক ভীষণ দুখৰ বিষয় দেখিলোঁ। ঐশ্বৰ্যৰ গৰাকীয়ে নিজৰ দুৰ্দশাৰ কাৰণেহে ধন জমা কৰি ৰাখে। দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়, তাতে তেওঁ পুত্ৰৰ কাৰণে একোৱেই নাথাকে। খালী হাতে আহোঁ আৰু খালী হাতে আহোঁ। মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰাই গুচি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁৰ হাতত লৈ যাব নোৱাৰে। ইও এক ভীষণ দুখৰ বিষয় যে এজন ব্যক্তি যেনেকৈ আহে তেনেকৈয়েই গুচি যায়, সেয়ে তেওঁৰ কি লাভ? তেওঁতো বতাহক ধৰিবলৈহে পৰিশ্ৰম কৰে। তেওঁ অতি পীড়িত হৈ ৰোগ ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে। তাৰ পাছত মই উত্তম আৰু উপযুক্তভাৱে থাকিবৰ বাবে ইয়াকে বুজিব পাৰিলোঁ। ঈশ্বৰে যিকেইটা দিন মানুহক জীয়াই থাকিবলৈ দিছে, সেই সকলো দিনত খোৱা বোৱা কৰি থাকিবলৈ আৰু সূৰ্যৰ তলত কৰা সকলো পৰিশ্ৰমেৰে সৈতে সন্তুষ্ট উপভোগ কৰিবলৈ দিছে, কিয়নো এয়ে আমাৰ কাৰ্য। তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে, নিজৰ কাৰণে প্ৰাপ্যৰ অংশ পাবলৈ সমৰ্থবান কৰে আৰু নিজৰ পৰিশ্ৰমত আনন্দ কৰিবলৈ দিয়ে। এই সকলো ঈশ্বৰৰ এক দান। তেওঁ নিজৰ আয়ুসৰ দিনবোৰৰ কথা মনলৈ নানে, কিয়নো ঈশ্বৰে তেওঁ মনত আনন্দ দি তেওঁক ব্যস্ত রাখে।